নমস্কাৰ, অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো। মই তৰুণ গগৈয়ে। আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰীটেল এপ, য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্নজনৰ কণ্ঠত। এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছো প্ৰখ্যাত সাহিত্যিক আমিষ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত গ্ৰন্থ ধৰ্ম। অসমীয়া ভাষান্তৰ কৰিছে পল্লৱী ডেকাই। আহকচোন শুনো আৰম্ভণি। আমি দুয়ো ভাই ভনীয়ে লালন পালনৰ ক্ষেত্ৰত এক বিশেষ সুবিধা পাইছিলো। আমি দুয়ো দুখন বেলেগ বেলেগ পৃথিৱীত মগ্ন আছিলো। প্ৰথমখন আছিল ভাৰত, এই ধন্যভূমিৰ পৌৰাণিক মূল বহু গভীৰলৈ শিপাই আছে, আৰু ইয়াৰ পৰাই আমি অনুপ্ৰাণিত হৈছিলো। আমি এনে এখন ঘৰত ডাঙৰ দীঘল হৈছিলো যিখন আছিল অতিকৈ পাৰস্পৰিক আৰু যথেষ্ট সাংস্কৃতিক, ধাৰ্মিক, মূলতঃ হিন্দু কিন্তু বৌদ্ধ, জৈন আৰু শিখ ধৰ্মও বিশ্বাস কৰে, ধৰ্মগ্ৰন্থ আৰু নীতি নিয়ম বিশ্বাসী। আমাৰ দেউতাৰ ফালৰ ককা পণ্ডিত বাবুলাল সুন্দৰলাল ত্ৰিপাঠী এজন সংস্কৃত পণ্ডিত আছিল। তেওঁ কাশীৰ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত গণিত আৰু পদাৰ্থ বিজ্ঞান পঢ়াইছিল। আৰু মাৰ ফালৰ আইতা শ্ৰীমতী শংকৰীদেৱী মিশ্ৰই গোৱালিয়ৰত শিক্ষকতা কৰিছিল, আৰু লগতে তেওঁৰ ধৰ্মগ্ৰন্থ আৰু পৰম্পৰা বিষয়ত পাণ্ডিত্য আছিল। এই দুগৰাকী অসাধাৰণ ব্যক্তিৰ দীঘলীয়া ছাঁয়ে আমাৰ পৰিয়ালটোক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল। তেওঁলোকে আমাক শিপাৰ লগত বান্ধি ৰাখিছিল। ইয়াৰ লগতে আন এক প্ৰভাৱ আছিল, সেয়া হ'ল ইণ্ডিয়াৰ, এখন দেশ যিয়ে বিশ্বৰ লগত সমানে আধুনিকতা আৰু প্ৰাচাত্যৰ উদাৰনৈতিক ব্যৱস্থাৰ লগত মিলিবলৈ চেষ্টা কৰি আছে, আৰু সেইকাৰণে কেতিয়াবা ইউকে আৰু পিছলৈ ইউএছক অনুকৰণ কৰিছিল। আমাৰ মা দেউতা ঘৰত আৰু বিদ্যালয় দুয়োটাতে এক হিন্দীভাষী পৰিৱেশত ডাঙৰ দীঘল হৈছিল, আৰু তাৰ কাৰণে তেওঁলোকে যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছিল। ইংৰাজী কোৱাৰ ক্ষেত্ৰত থকা অদক্ষতাৰ বাবে তেওঁলোকে ভাল চাকৰি আৰু বৃত্তিগত পাৰদৰ্শিতা অৰ্জন কৰাত অসুবিধা হৈছিল। বিশেষকৈ এখন সমাজনৈতিক নীতিৰ পৰা ধ্বংস হোৱা এক অৰ্থনৈতিক ব্যৱস্থাত আমাৰ মা দেউতাই সিদ্ধান্ত লৈছিল যে তেওঁলোকে যি সমস্যাৰ সন্মুখীন হৈছিল তেওঁলোকৰ সন্তানে যাতে সেয়া নাপায়। আমি চাৰিগৰাকী ভাই ভনী আছিলো, আৰু আমাক সকলোকে সেই সময়ৰ আটাইতকৈ অভিজাত বুলি পৰিচিত শিক্ষানুষ্ঠানলৈ পঠিয়াই দিয়া হৈছিল। যিহেতু সেই শিক্ষানুষ্ঠানৰ ব্যয় তেওঁলোকৰ আৰ্থসামাজিক অৱস্থাতকৈ বহুত ওপৰত আছিল, ইয়াৰ ফলত তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। কিন্তু মায়ে কোৱা মতে তেওঁ নিজৰ সন্তানে যাতে অংৰেজীৱালা পৰিৱেশত থাকি ডাঙৰ হয় সেই বিষয়ে দৃঢ় আছিল, যাতে তেওঁলোকক পিছলৈ কোনো অংৰেজীৱালাই ভয় দেখুৱাব নোৱাৰে। তেওঁৰ সন্তানে যাতে এই নতুন পৃথিৱীখনত সফলভাৱে প্ৰতিষ্ঠা হ'ব পাৰে, এয়া তেওঁৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ আছিল। আমাক সেই সময়ৰ ইংৰাজ ইণ্ডিয়াক ভিতৰৰ পৰা চাবলৈ সুবিধা দিয়াৰ বাবে আমাৰ অভিজাত আৱাসিক আৰু দিনৰ বিদ্যালয়কেইখনেই ধন্যবাদৰ পাত্ৰ। সেই ইণ্ডিয়া শক্তিশালী আছিল, ই সুন্দৰ আছিল, ইয়াৰ নিশ্চিতভাৱে এক স্বকীয়তা আছিল, কিন্তু তাত খুব চতুৰতাৰে হিন্দু জীৱনশৈলীক অপমান কৰা ব্যৱস্থা এটা চলি আছিল, যাৰ কাৰণে আমাৰ খং উঠিছিল।
Sample complete. Ready to continue?